জিহিজকেল 14 অধ্যায়। জিহুৱাক সোধা দেৱপূজকসকলৰ বিষয়। ইজৰাইলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্ৰতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম। সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, প্ৰভু জিহুৱাই এই কথা কৈছে, ইজৰাইলৰ বংশৰ যিকোনো লোকে নিজ প্ৰতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওতা বিঘিনি ৰাখিব, আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব, সেই অহা লোকজনৰ বাহুল্য প্ৰতিমাবোৰৰ অনুসাৰে মই জিহুৱাই নিজেই তেওঁক উত্তৰ দিম। মই এইদৰে কৰিম যাতে ইজৰাইলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰাই ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্ৰতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে। এই হেতুকে তুমি ইজৰাইল বংশক কোৱা, প্ৰভু জিহুৱাই এই কথা কৈছে, তোমালোকে মন পালতোৱা আৰু তোমালোকৰ প্ৰতিমাবোৰৰ পৰা ঘূৰি আহা আৰু তোমালোকৰ আটাই ঘিনলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া, কিয়নো ইজৰাইল বংশৰ মাজত আৰু ইজৰাইলত প্ৰৱাস কৰা বিদেশীবোৰৰ মাজত যিকোনোৱে মোৰ পৰা নিজকে পৃথক ৰাখিব, যিজনে নিজৰ প্ৰতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওতা বিঘিনি ৰাখিব, আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব, মই জিহুৱাই নিজেই তেওঁক উত্তৰ দিম। তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখ থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম। তেতিয়া মই যে জিহুৱা সেই বিষয়ে তোমালোকে জানিবা। যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই জিহুৱাই সেই ভাববাদীজনক ভ্ৰান্ত কৰিম আৰু মই তেওঁ বিৰুদ্ধে হাত মেলি মোৰ প্ৰজা ইজৰাইল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম। এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল'বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ'ব। ইয়াৰ অভিপ্ৰায় এই যেন ইজৰাইলৰ বংশই মোৰ পৰা বিপৰ্থে নাযায় আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অখুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু জিহুৱাই কৈছে। তেতিয়া জিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লংঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্ন ৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ, তেতিয়া যদিও নূহ, দানিয়েল আৰু ইয়ুব এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব, এইয়ে প্ৰভু জিহুৱাৰ বচন। বা যদি সেই দেশৰ সকলোফালে হিংস্ৰ জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়, তেন্তে সেই একে তিনিজন লোক তাত থাকিলেও মোৰ জীৱনৰ শপত, প্ৰভু জিহুৱাই কৈছে, তেওঁলোকে পু বা জীয়েকহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ'লে উচ্ছন্ন হ'ব। বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ, সেই তৰোৱাল দেশৰ মাজেদি যা আৰু তাৰ পৰা লোকসমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ, তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও মোৰ জীৱনৰ শপত প্ৰভু যীহুৱাই কৈছে তেওঁলোকে পূ বা যিহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব। বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বুৰাওঁ, তেতিয়া যদিওবা নূহ, দানিয়েল আৰু ইয়ুব এই ঠাইত থাকিলে হয়, মোৰ জীৱনৰ শপত প্ৰভু যীহুৱাই কৈছে তেওঁলোকে নিজৰ পুসকলক বা আনকি নিজৰ যিসকলক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব। কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, মই নিশ্চয়কৈ নিকৃষ্টভাৱে মানুহ আৰু পশুক জিৰচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা আপদ অৰ্থাৎ তৰোৱাল, আকাল, হিংসু জন্তু আৰু মহামাৰী পঠিয়াম। তথাপি চোৱা, তাৰ মাজৰ ৰক্ষা পোৱা লোকসকল, তেওঁলোকৰ পুত্ৰসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা, তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা। তেতিয়া জিৰচালেমলৈ মই ঘটোৱা অমংগলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে সান্তনা পাবা। তোমালোকে তেওঁলোকৰ আচাৰ ব্যৱহাৰ আৰু কাৰ্য দেখিলে তেওঁলোকে তোমালোকক সান্তনা দিব। তেতিয়া তোমালোকে জানিবা যে মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই। এয়ে প্ৰভু যীহুৱাৰ বাক্য।